এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। সমগ্ৰ দেশতে কাইলৈৰ পৰা কাৰ্যকৰী হ'বলগীয়া সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ জি এছ টি নতুন সংস্কাৰ সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক সম্বোধন কৰিছে। কিছু সময় পূৰ্বে সম্বোধন কৰি তেওঁ কয় যে কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই জি এছ টিৰ ৰেহাই কাৰ্যকৰী হ'ব। ইয়াৰ ফলত দৰিদ্ৰ, মধ্যবৃত্ত, কৃষক, জ্যেষ্ঠ নাগৰিক আৰু যুৱক যুৱতীসকল উপকৃত হ'ব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত এয়া ভাৰতৰ সৰ্ববৃহৎ কৰ সংস্কাৰ বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। দেশৰ জনসাধাৰণে বৰ্তমানৰ প্ৰয়োজন আৰু ভৱিষ্যতৰ স্বপ্ন পূৰণ কৰিব পৰাকৈ এই সংস্কাৰ কৰা হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে চিকিৎসাত ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হ্ৰাসে বিভিন্ন স্তৰৰ লোকক উপকৃত কৰিব। তদুপৰি শিক্ষা ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস হোৱাৰ ফলত শিক্ষাৰ্থীসকল বিশেষভাৱে উপকৃত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুহজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ৰখা হৈছে। জনসাধাৰণৰ হিয়াৰামৰ্থেও শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিছে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজি গোটেই নিশা আৰু কাইলৈও ষ্টেডিয়াম খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দৰ্শনাৰ্থীসকলে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ পাছত ষ্টেডিয়ামখনৰ 3 নম্বৰ দুৱাৰেৰে ওলাই যাব পাৰিব। ইফালে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে যোৱা অগণন অনুৰাগীৰ সুবিধা হোৱাকৈ আজি ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখা হৈছে। ষ্টেডিয়ামলৈ অনাৰ পূৰ্বে শিল্পীগৰাকীৰ নষ্টৰ দেহ কাহিলিপাৰাৰ নিজ বাসগৃহলৈ নিয়া হয়। আজি পুৱা প্ৰায় 6:30 বজাত এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে শিল্পীগৰাকীৰ নষ্টৰ দেহ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ লৈ অনা হয়। চৌদিশে কেৱল সুমুনীয়া সাৰু চকুলোৰ মাজত শিল্পীগৰাকী অগণন জনতাৰ মাজেৰে প্ৰায় 6.5 ঘণ্টা জোৰা যাত্ৰাৰ অন্তত কাহিলিপাৰাৰ নিজ বাসগৃহত অন্তিমবাৰৰ বাবে উপস্থিত হয়। ৰাজ্য চৰকাৰে আজি সন্ধিয়া শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত এখন কেবিনেট বৈঠক আহ্বান কৰিছে। পৰিয়ালৰ ইচ্ছা অনুসৰি সোণাপুৰতে জুবিন গাৰ্গৰ সমাধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি ইতিমধ্যে মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেইটো পৰ্যবেক্ষণ কৰি আছে আৰু আমাৰ ৰাজহ বিভাগকো মাটিৰ কথাত দায়িত্ব দিছে। সেইকাৰণে আমাৰ বিষয়াসকল আজি ৰাতিপুৱা 6 বজাতে ইয়াত আহি সকলোখিনি চাইছে, মুখ্য সচিবো আহিছে। গতিকে আমি এই স্থানটোৱে এটা উপযুক্ত স্থান বুলি ভাবিছো, কাৰণ তেখেতসকলৰ পৰিয়ালেও সোণাপুৰৰ বিষয়ে উল্লেখ কৰিছে। গতিকে আমি চিন্তা কৰিছো যে এনে এজন মহান ব্যক্তিক আমি ইয়াত যদি এটা সুন্দৰ পৰিৱেশত তেখেতৰ স্মৃতি যুগমীয়া কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা, আৰু সেইকাৰণে আজি আমাৰ ইয়াত গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিছো। গতিকে আমি সেই প্ৰস্তুতি আৰম্ভ কৰিছো।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিষয়ত অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৱংৰ সৈতে কথা পাতিছে বুলি জনাইছে। বিটিচি নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। নিৰ্বাচন নিয়াৰিকৈ আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। বাক্সা জিলাৰ 575টা কেন্দ্ৰ কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। জিলাখনৰ 6টা পৰিষদীয় সমষ্টিৰ 4,74,197গৰাকী ভোটদাতাই 52গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিৰ মুঠ 466 ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ বিটিচিৰ 5ম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয় আৰু বিজনী মহাবিদ্যালয়ৰ পৰা ভোটগ্ৰহণৰ বাবে নিয়োগ কৰা বিষয়াসকল নিজ নিজ কেন্দ্ৰলৈ ৰাওনা হয়। উল্লেখযোগ্য যে এইবাৰ চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিত মুঠ 56গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জিলাখনৰ 192টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। জিলাখনত নিৰ্বাচনী কাম কাজ সম্পন্ন কৰাৰ বাবে 2,220গৰাকী পলিং, প্ৰিজাইডিং তথা অন্যান্য বিষয়া নিয়োগ কৰা হৈছে। স্পৰ্শকাতৰ কেন্দ্ৰসমূহত সূক্ষ্ম নিৰীক্ষক নিয়োগ কৰা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি কেন্দ্ৰসমূহলৈ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ বেলত বাকচসমূহ প্ৰেৰণ কৰা হয়। ৰাজ্যৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে আজি আৰু কাইলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। কাইলৈ হ'বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া 25 আৰু 26 ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে। শিল্পীগৰাকীৰ বিয়োগত আজি ৰাজ্যিক শোক ঘোষণা কৰালৈ চাই সেৱা সপ্তাহ উপলক্ষে গ্ৰন্থবৰ্গ 2025ৰ সৈতে সংগতি ৰাখি প্ৰদান কৰিবলগীয়া যুৱক লেখক সন্মান কাৰ্যসূচী স্থগিত ৰখা হৈছে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ কেওগে পৰৱৰ্তী সময়ত এই অনুষ্ঠানৰ সময় নিৰ্ধাৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে আজি হ'বলগীয়া বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক মূল্যায়ন পৰীক্ষা SLNSP স্থগিত ৰখাৰ কথা ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
আছে।